قال الملأ الذين كفروا من قومه إنا لنراك في سفاهة وإنا لنظنك من الكاذبين.
তেওঁর সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই কৈছিল, আমাৰ দৃষ্টিত তুমি হৈছে এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰোঁ।